سورة أنزلناها وفرضناها وأنزلنا فيها آيات بينات لعلكم تذكرون.
এইটো এটা সূৰা, এইটো আমি অৱতীৰ্ণ কৰিছো আৰু ইয়াত দিছো কিছুমান অৱশ্য পালনীয় বিধান, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
الزانيه والزاني فاجلدوا كل واحد منهما 100 جلده ولا تاخذكم بهما رافه ولا تاخذكم بهما رافه في دين الله ان كنتم تؤمنون بالله واليوم الاخر وليشهد عذابهما طائفه من المؤمنين.
ببيسارني او ببيساري সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়া যেন তোমালোকক প্ৰভাৱিত নকৰে। যদিহে তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা, লগতে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তিৰ সময়ত উপস্থিত হৈ প্ৰত্যক্ষ কৰে।
الزاني لا ينكح إلا زانية أو مشركة والزانية لا ينكحها إلا زان أو مشرك وحرم ذلك على المؤمنين.
ببيسارية كبول ببيسارني أطبع مشركة ناركها بباح قرائي আনহাতে ব্যভিচাৰিণীক কেৱল ব্যভিচাৰী অথবা মুশ্ৰিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।
والذين يرمون المحصنات ثم لم يأتوا بأربعة شهداء فاجلدوهم 80 جلدة ولا تقبلوا لهم شهادة أبدا وأولئك هم الفاسقون.
আৰু যিসকলে সৎচৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰপিছত সিহঁতে 4 সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে 80 বেত্ৰাঘাত কৰা, আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা, কাৰণ ইহঁতেই হৈছে ফাছিক।
ইল্লা আল্লাযীনা তাবু মিন বা'দি যালিকা ওয়া আসলাহু ফা ইন্নাল্লাহা গাফুরুর রহীম।
কিন্তু যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল পৰম দয়ালু।
والذين يرمون أزواجهم ولم يكن لهم شهداء إلا أنفسهم فشهادة أحدهم 4 فشهادة أحدهم 4 بالله إنه لمن الصادقين.
আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰিছে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ'ব যে সি আল্লাহৰ নামত 4 শপত খাই ক'ব যে নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত।
والخامسة أن لعنة الله عليه إن كان من الكاذبين.
আর পঞ্চমবার সাক্ষ্য প্রদান করে কব যে যদি সি মিছলিয়া হয় তেন্তে তার উপর নামে আহিব আল্লাহর অভিশাপ।
ويدرأ عنها العذاب أن تشهد 4 بالله إنه لمن الكاذبين.
আনহাতে ঘৈণীয়েকজনের শাস্তিও রহিত হব যদি তাইও আল্লাহর নামত শপত খাই সাক্ষ্য প্রদান করে যে নিশ্চয় তাইৰ স্বামী হৈছে মিছলীয়া।
والخامسة أن غضب الله عليها إن كان من الصادقين
আর পঞ্চম বারত কব যে যদি তাই ইসলামী সত্যবাদী হয় তেন্তে তাইৰ ওপৰত নামি আহিব আল্লাহৰ গজব
ওয়ালাউলা ফাদলুল্লাহি আলাইকুম ওয়া রাহমাতুহু ওয়া আন্নাল্লাহা তাওয়াবুন হাকীম
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে নিশ্চয় তোমালোক ধ্বংস হলাহেঁতেন নিশ্চয় আল্লাহ তওবা গ্ৰহণকাৰী প্ৰজ্ঞাময়
ان الذين جاءوا بالإفك عصبة منكم لا تحسبوه شرا لكم بل هو خير لكم لكل امرئ منهم ما اكتسب من الإثم والذي تولى كبره منهم له عذاب عظيم
নিশ্চয় যিসকলে এই অপবাদ রচনা কৰিছে সিহঁত তোমালোকৰে এটা দল ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ অৱশ্যে সিহঁত প্ৰত্যেকৰ বাবে আছে সিহঁতৰ পাপ কৰ্মৰ ফল কিন্তু সিহঁতৰ মাজৰ যিয়ে এই বিষয়ত প্ৰধান ভূমিকা পালন কৰিছে তাৰ বাবে আছে মহা শাস্তি
لولا إذ سمعتموه ظن المؤمنون والمؤمنات بأنفسهم خيرا وقالوا هذا إفك مبين
جتيا تمالوكي ايكو تخوني سيلا تتيا مؤمن پوروخ ار مؤمنا ناري حقلي كيو نزر حمپرك اتم دھرانا پخن نکري لے আৰু এইটো নকলে যে এইটো এটা স্পষ্ট ভিত্তিহীন অপবাদ
লাউলা জাউ আলাইহি বি আরবাতি শুহাদা فإذ لم يأتوا بالشهداء فأولئك عند الله هم الكاذبون
সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে গতিকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰিব পৰা নাই সেয়ে সিহঁতে হৈছে আল্লাহৰ ওচৰত মিছলীয়া
ولولا فضل الله عليكم ورحمته في الدنيا والآخرة لمسكم فيما أفضتم فيه عذاب عظيم
পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহাশাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন
إذ تلقونه بألسنتكم وتقولون بأفواهكم ما ليس لكم به علم وتحسبونه هينا
যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল আৰু তোমালোকে বিষয়টোক অতি তুচ্ছ বুলি ভাবিছিলা অথচ আল্লাহৰ ওচৰত এইটো আছিল এটা অতি গুৰুত্বপূৰ্ণ বিষয়
ولولا إذ سمعتموه قلتم ما يكون لنا أن نتكلم بهذا سبحانك هذا بهتان عظيم
আর তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নকলা যে এই বিষয়ে কথা কোৱাটো আমাৰ বাবে উচিত নহয় হে আল্লাহ তুমি পবিত্ৰ মহান নিশ্চয় এইটো এটা জঘন্য অপবাদ
ইয়াইযুকুম আল্লাহু আন তাউদু লিমিছলিহি আবাদান ইন কুনতুম মুমিনিন
আল্লাহে তোমালোকক উপদেশ দিয়ে যে যদি তোমালোকে মুমিন হোৱা তেন্তে ভৱিষ্যতে কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা
ويبين الله لكم الآيات والله عليم حكيم
আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ সুস্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়
ইন্নাল লাযীনা ইউহিব্বুনা আন তাশিআল ফাহিশাতু ফিল লাযীনা আমানু লাহুম আযাবুন আলীমুন ফিদ দুনিয়া ওয়াল আখিরাহ ওয়াল্লাহু ইয়ালামু ওয়া আনতুম লা তাআলামুন
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি মনত ৰাখিবা আল্লাহে জানে তোমালোকেহে নাজানা
ولولا فضل الله عليكم ورحمته وأن الله رؤوف رحيم
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে নিশ্চয় তোমালোক ধ্বংস হলাহেঁতেন আৰু নিশ্চয় আল্লাহ চেনেহশীল অতি দয়ালু
ইয়া আইয়ুহাল্লাযীনা আমানু লা তাত্তাবিউ খুতুওয়াতিশ শাইতান ওয়ামান ইয়াত্তাবিউ খুতুওয়াতিশ শাইতান ফাইন্নাহু ইয়ামুরু বিল ফাহশাই ওয়াল মুনকার ولولا فضل الله عليكم ورحمته ما زكى منكم من أحد أبدا ولكن الله يزكي من يشاء والله سميع عليم
هم من حقل তোমালোকে শয়তানৰ পদাংক অনুসৰণ নকৰিবা যিয়ে শয়তানৰ পদাংক অনুসৰণ কৰে নিশ্চয় শয়তানে তাক অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পবিত্ৰ হ'ব নোৱাৰিলাহেঁতেন কিন্তু আল্লাহে যাক ইচ্ছা কৰে পবিত্ৰ কৰে আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ
ولا يأت لأولو الفضل منكم والسعة أن يؤتوا أولي القربى والمساكين والمهاجرين في سبيل الله وليعفوا وليصفحوا ألا تحبون أن يغفر الله لكم
আৰু তোমালোকৰ মাজত যিসকল ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী আছে তেওঁলোকে যেন এই বুলি শপত গ্ৰহণ নকৰে যে সিহঁতে আত্মীয় স্বজনক অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰীসকলক একোৱে প্ৰদান নকৰিব তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দুখ ত্ৰুটিবোৰ উপেক্ষা কৰে তোমালোকে নিবিচৰা নেকি যে আল্লাহে তোমালোকক ক্ষমা কৰক আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু
ইন্নাল লাযীনা ইয়াৰমুনাল মুহসনাতিল গাফিলাতিল মুমিনাতি লুইনু ফিদ দুনিয়া ওয়াল আখিরাতি ওয়া লাহুম আযাবুন আযীম
নিশ্চয় যিহতলে সৎচৰিত্ৰা সহজ সৰলা নিৰ্মল চিত্ত ইমানদাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে সিহঁতেই হৈছে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি
ইয়াউমা তাশহাদু আলাইহিম আলসিনাতুহুম ওয়া আইদিহিম ওয়া আরজুলুহুম বিমা কানু ইয়ামালুন
যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষী দিব সিহঁতৰে জিভা হাত আৰু সিহঁতৰ ভৰিয়ে
يَوْمَئِذٍ يُوَفِّيهِمُ اللَّهُ دِينَهُمُ الْحَقَّ وَيَعْلَمُونَ أَنَّ اللَّهَ هُوَ الْحَقُّ الْمُبِينُ
كيدنا الله يخيطر حق تثا প্রাপ্য প্রতিফল পরিপূর্ণ রূপে প্রদান করিব আর খিয়তে জানিলব যে আল্লাহই সত্য স্পষ্ট প্রকাশক
الخبيثات للخبيثين والخبيثون للخبيثات والطيبات للطيبين والطيبون للطيبات أولئك مبرؤون مما يقولون لهم مغفرة ورزق كريم
دشتريترا ناري دشتريترا پروخ رو بابه ارو دشتريترا پروخ دشتريترا ناري رو بابه اپوزوكتا انهاته সৎচরিত্রা নারী সৎচরিত্র পুরুষৰ বাবে আৰু সৎচরিত্র পুরুষ সৎচরিত্রা নারীৰ বাবে উপযুক্ত তেওঁলোকৰ বিষয়ে মানুহে যি কয় সেইবোৰৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা
أيها الذين آمنوا لا تدخلوا بيوتا غير بيوتكم حتى تستأنسوا وتسلموا على أهلها ذلكم خير لكم لعلكم تذكرون
هي مؤمن حقل تمالك نزر غرر بحيره عن كروبار غرر সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীত সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক চালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা
فَإِن لَّمْ تَجِدُوا فِيهَا أَحَدًا فَلَا تَدْخُلُوهَا حَتَّى يُؤْذَنَ لَكُمْ وَإِن قِيلَ لَكُمُ ارْجِعُوا فَارْجِعُوا هُوَ أَزْكَى لَكُمْ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ
এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱালৈকে তাত প্ৰৱেশ নকৰিবা যদি তোমালোকক পোৱা হয় উভতি যোৱা তেন্তে তোমালোকে উভতি যাবা এইটোৱে হৈছে তোমালোকৰ বাবে অধিক পবিত্ৰ তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ বিশেষ অৱগত
লাইসা আলাইকুম জুনাহুন আন তাদখুলু বুয়ুতান গায়রা মাসকুনাতিন ফিহা মাতাউন লাকুম ওয়াল্লাহু ইয়ালামু মা তুবদুনা ওয়া মা তাকতুমুন
যিটো ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ সামগ্ৰী থাকিলে অথবা উপকৃত হওয়ার অধিকার থাকিলে তাত তোমালোকে প্রবেশ করাত কোনো পাপ নহব তোমালোকে যি প্রকাশ করা আর যি গোপন করা সে আল্লাহে জানে
قل للمؤمنين يغضوا من أبصارهم ويحفظوا فروجهم ذلك أزكى لهم إن الله خبير بما يصنعون
مؤمن সকলক কোৱা তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে এইটোৱে হৈছে তেওঁলোকৰ বাবে অধিক পবিত্ৰ তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্মুখ অৱহিত
وَقُلْ لِلْمُؤْمِنَاتِ يَغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَى جُيُوبِهِنَّ وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَى جُيُوبِهِنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوْ آبائهن أو آباء بعولتهن أو أبنائهن أو أبناء بعولتهن أو أبناء بعولتهن أو إخوانهن أو بني إخوانهن أو بني أخواتهن أو بني أخواتهن أو نسائهن أو ما ملكت أيمانهن أو التابعين غير أولي الإربة من الرجال أو التابعين غير أولي الإربة من الرجال أو الطفل الذين لم يظهروا على عورات النساء ولا يضربن بأرجلهن ليعلم ما يخفين من زينتهن وَتُوبُوا إِلَى اللَّهِ جَمِيعًا أَيُّهَا الْمُؤْمِنُونَ لَعَلَّكُمْ تُفْلِحُونَ
আর মুমিনা নারী সকলক কোয়া তেওঁলোকেও যেন নিজৰ দৃষ্টি সংযত ৰাখে আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় সেয়া সুকীয়া কথা তেওঁলোকে যেন মূৰৰ উৰণেৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে তেওঁলোকে যেন নিজৰ স্বামী পিতৃ স্বামীৰ পিতৃ নিজৰ পুত্ৰ স্বামীৰ পুত্ৰ ভাতৃৰ পুত্ৰ বাই ভনীৰ পুত্ৰ লগৰীয়া তিৰোতা নিজৰ অধীনস্থ দাসী যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে আন কাৰো সন্মুখতেই তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে হজুৰে খোজ নাকাৰে হে মুমিনসকল তোমালোক আটাই আল্লাহৰ ফালে উভতি আহা যাতে তোমালোকে সফল কাম হ'ব পাৰা
وَأَنكِحُوا الْأَيَامَى مِنكُمْ وَالصَّالِحِينَ مِنْ عِبَادِكُمْ وَإِمَائِكُمْ إِن يَكُونُوا فُقَرَاءَ يُغْنِهِمُ اللَّهُ مِنْ فَضْلِهِ وَاللَّهُ وَاسِعٌ عَلِيمٌ
আৰু তোমালোকৰ মাজৰ অবিবাহিত নাৰী পুৰুষ আৰু সৎকৰ্মশীল ডাক ডাকীসকলৰ বিবাহ সম্পাদন কৰি দিয়া যদি সিহঁত অভাৱগ্ৰস্ত হয় তেন্তে আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব আৰু আল্লাহ প্ৰাচুৰ্যময় সৰ্বজ্ঞ
وليستعفف الذين لا يجدون نكاحا حتى يغنيهم الله من فضله والذين يبتغون الكتاب مما ملكت أيمانكم فكاتبوهم إن علمتم فيهم خيرا فكاتبوهم إن علمتم فيهم خيرا وآتوهم مما لله الذي آتاكم ولا تكرهوا فتياتكم على البغاء إن أردنا تحصنا لتبتغوا عرض الحياة الدنيا ومن يكرهن فإن الله من بعد إكراههن غفور رحيم
আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ্য নাই আল্লাহে তেওঁলোকক তেওঁৰ অনুগ্ৰহৰ দ্বাৰা অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে আৰু তোমালোকৰ অধীনস্থ ডাক ডাকীৰ মাজৰ কোনোবাই নিজৰ মুক্তিৰ বাবে লিখিত চুক্তি বিচাৰিলে সিহঁতৰ লগত চুক্তি কৰি লোৱা যদিহে তোমালোকে সিহঁতৰ মাজত কোনো কল্যাণ আছে বুলি জানিব পাৰা লগতে আল্লাহে তোমালোকক যি সম্পদ প্ৰদান কৰিছে তাৰ পৰা তোমালোকে সিহঁতক দান কৰা তোমালোকৰ ডাকীসকলে নিজৰ লজ্জাস্থানৰ পবিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰ কৰিবলৈ বাধ্য নকৰাবা যিসকলে সিহঁতক বাধ্য কৰাব নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল পৰম দয়ালু
وَلَقَدْ أَنزَلْنَا إِلَيْكُمْ آيَاتٍ مُبَيِّنَاتٍ وَمَثَلًا مِنَ الَّذِينَ خَلَوْا مِن قَبْلِكُمْ وَمَوْعِظَةً لِلْمُتَّقِينَ
নিশ্চয় আমি তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ তোমালোকৰ পূৰ্ববৰ্তীসকলৰ পৰা দৃষ্টান্ত আৰু মুত্তাকীসকলৰ বাবে উপদেশ
আল্লাহু নূৰু السماواتি ৱাল আৰ্দ مثل نوره كمشكاة فيها مصباح للمصباح في زجاجة الزجاجة كأنها كوكب دري يوقد من شجرة مباركة زيتونة يوقد من شجرة مباركة زيتونة لا شرقية ولا غربية يكاد زيتها يضيء ولو لم تمسسه نار نور على نور يهدي الله لنوره من يشاء ويضرب الله الأمثال للناس والله بكل شيء عليم
আল্লাহ হৈছে আকাশসমূহ আৰু পৃথিৱীৰ নূৰ। তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দীপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত। কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় জৈতুন গছৰ তেলৰ দ্বাৰা। সেইটো কেৱল পূব দিশৰে নহয়, আৰু কেৱল পশ্চিম দিশৰো নহয়। জুয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে। নূৰৰ ওপৰত নূৰ, আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে, আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
في بيوت أذن الله أن ترفع ويذكر فيها اسمه يسبح له فيها بالغدو والآصال
كيبر غرد جيبر خمونت كوري بلوي আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে। পুৱা গধূলি তেওঁৰ পবিত্ৰতাৰ মহিমা ঘোষণা কৰে।
رِجَالٌ لَّا تُلْهِيهِمْ تِجَارَةٌ وَلَا بَيْعٌ عَن ذِكْرِ اللَّهِ وَإِقَامِ الصَّلَاةِ وَإِيتَاءِ الزَّكَاةِ يَخَافُونَ يَوْمًا تَتَقَلَّبُ فِيهِ الْقُلُوبُ وَالْأَبْصَارُ
সেইসকল লোকে যিসকলক ব্যৱসায় বাণিজ্য আৰু বেচা কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু চালাত কায়েম কৰাৰ পৰা লগতে জাকাত প্ৰদান কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে।
তেওঁলোকে সেই দিৱসক ভাল পায়
যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ উলট পলট হৈ যাব।
লিয়াজজিয়াহুম আল্লাহু আহসানা মা আমিলু ওয়া ইয়াজিদাহুম মিন ফাদলিহি ওয়াল্লাহু ইয়ারযুকু মান ইয়াশাউ বিগাইরি হিসাব
তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰস্কাৰ দিয়ে, আৰু তেওঁ যে নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈ অধিক প্ৰদান কৰে, আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে।
والذين كفروا أعمالهم كسراب بقيعة يحسبه الظمآن ماء حتى إذا جاءه لم يجده شيئا ووجد الله عنده فوفاه حسابه والله سريع الحساب.
আর যিসকলে কুফরি করে সিহঁতৰ আমলসমূহ হৈছে মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যেটোক পানী বুলি ভাবে, কিন্তু যেতিয়া সি সেইটোৰ কাষত গৈ উপস্থিত হয় তাত সি একোকে নাপায়, বৰং তাত আল্লাহকহে পায়। এতেকে তেওঁ তাক তাৰ কৰ্মফল পূৰ্ণ মাত্ৰাত প্ৰদান কৰিব, আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
أو كظلمات في بحر لجي يغشاه موج من فوقه سحاب ظلمات بعضها فوق بعض إذا أخرج يده لم يكد يراها وَمَن لَّمْ يَجْعَلِ اللَّهُ لَهُ نُورًا فَمَا لَهُ مِن نُّورٍ
অথবা সিহঁতৰ আমলসমূহ হৈছে গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰংগই, যাৰ ঊৰ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ, স্তৰৰ ওপৰত স্তৰ। আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব। আর আল্লাহে যার ভাবে নূরর ব্যবস্থা করা নাই, তার ভাবে কোন নূর নাই।
আলম তর আন্নাল্লাহ ইউসাব্বিহু লাহু মান ফিস সামাওয়াতি ওয়াল আরদি ওয়াত-তায়রু সাফাতিন কুল্লুন ক্বাদ আলিমা সালাতাহু ওয়া তাসবীহাহু ওয়াল্লাহু আলীমুন বিমা ইয়াফআলুন।
তুমি লক্ষ্য করা নাই নে যে আকাশসমূহ আর পৃথিবীত যেসকল আছে তেওঁলোকে লগতে সারিবদ্ধভাবে উড়ি ফুরা চড়াইও আল্লাহর পবিত্রতা আর মহিমা ঘোষণা করে। প্রত্যেকেই জানে নিজ নিজ ইবাদত আর পবিত্রতা মহিমা ঘোষণা করার পদ্ধতি, সিহঁতে যি করে সেই বিষয়ে আল্লাহ সম্যক অবগত।
ولله ملك السماوات والأرض وإلى الله المصير
আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই, আৰু আল্লাহৰ ফালে শেষ প্ৰত্যাৱৰ্তন।
أَلَمْ تَرَ أَنَّ اللَّهَ يُزْجِي سَحَابًا ثُمَّ يُؤَلِّفُ بَيْنَهُ ثُمَّ يَجْعَلُهُ رُكَامًا فَتَرَى الْوَدْقَ يَخْرُجُ مِنْ خِلَالِهِ وَيُنَزِّلُ مِنَ السَّمَاءِ مِنْ جِبَالٍ فِيهَا مِنْ بَرَدٍ فيصيب به من يشاء ويصرفه عن من يشاء يكاد سنا برقه يذهب بالأبصار.
তুমি লক্ষ্য করা নাই নে যে আল্লাহে মেঘমালাক সঞ্চালিত করে, তার পিছত তেওঁ সেইবোৰক একত্ৰিত করে আৰু পিছত পঞ্জীভূত করে। তার পিছত তুমি দেখিবলৈ পোৱা যে তার মাজৰ পৰাই বৰষুণৰ টোপাল ওলাই আহে, আৰু তেওঁৱেই আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মাজৰ শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা কৰে আঘাত কৰে, আৰু যাক ইচ্ছা কৰে তাৰ পৰা ইয়াক আনফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চমকনিয়ে দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।
يُقَلِّبُ اللَّهُ اللَّيْلَ وَالنَّهَارَ إِنَّ فِي ذَلِكَ لَعِبْرَةً لِأُولِي الْأَبْصَارِ
আল্লাহে ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা।
وَاللَّهُ خَلَقَ كُلَّ دَابَّةٍ فمنهم من يمشي على بطنه ومنهم من يمشي على رجلين ومنهم من يمشي على أربع يخلق الله ما يشاء إن الله على كل شيء قدير
আৰু আল্লাহে প্ৰত্যেক জীৱকে সৃষ্টি কৰিছে পানীৰ পৰা তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায় আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোজকাঢ়ে চাৰি ঠেঙৰ সহায়ত আল্লাহে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান
لقد أنزلنا آيات مبينات والله يهدي من يشاء إلى صراط مستقيم
نتشوي عمي أي خويس بسطة آيات ما أبطرنو كوريسو أرو الله جاك إتشا كوري
ويقولون آمنا بالله وبالرسول وأطعنا ثم يتولى فريق منهم من بعد ذلك وما أولئك بالمؤمنين
সিহঁতে কয় আমি আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ইমান আনিছো আৰু আমি আনুগত্য কৰিছো ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয় প্ৰকৃততে সিহঁত মুমিন
নহয়
আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ মীমাংসা কৰি দিয়ে তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই
লয়
মীমাংসা সিহঁতৰ সপক্ষে হ'ব বুলি উমান পালে সিহঁতে বিনীতভাৱে ৰাসূলৰ ওচৰলৈ দৌৰি আহে
أفي قلوبهم مرض أم ارتابوا أم يخافون أن يحيف الله عليهم ورسوله بل أولئك هم الظالمون
خياطر انترد بدهية سنكي نخياط خندا بخون كوري نخياط بھائي كوري جه আল্লাহ আৰু তেওঁৰ ৰাসূলে সিহঁতৰ প্ৰতি অন্যায় কৰিব বৰং সিহঁতেই হৈছে জালিম বৰং সিহঁতেই হৈছে অন্যায়কাৰী
ইন্নামা কানা কাউলাল মুমিনিনা ইযা দুউ ইলাল্লাহি ওয়া রাসূলিহি লিয়াহকুমা বাইনাহুম আন ইয়াকুলু সামিআনা ওয়া আতা'না وأولئك هم المفلحون
مؤمن حقلক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ পিনে আহ্বান কৰা হয় তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে আমি শুনিলো আৰু আনুগত্য কৰিলো তেওঁলোকে হৈছে সফল কাম
ومن يطع الله ورسوله ويخشى الله ويتقه فأولئك هم الفائزون
جيا الله আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰে আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাকৱা অৱলম্বন কৰে তেওঁলোকেই হৈছে কৃতকাৰ্য
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ أَمَرْتَهُمْ لَيَخْرُجُنَّ قُلْ لَا تُقْسِمُوا طَاعَةٌ مَعْرُوفَةٌ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ
আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁতে নিশ্চয় ওলাই আহিব তুমি কোৱা শপত নাখাবা তোমালোকৰ আনুগত্য সম্পৰ্কে ভালকৈ জনা আছে তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ فَإِن تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ وَإِن تُطِيعُوهُ تَهْتَدُوا وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা ইয়াৰ পিছতো যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবেহে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোকে নিজেই দায়ী যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা দৰাচলতে ৰাসূলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে বাৰ্তা পহুচাই দিয়া
وعد الله الذين آمنوا منكم وعملوا الصالحات ليستخلفنهم في الأرض كما استخلف الذين من قبلهم ليستخلفنهم في الأرض كما استخلف الذين من قبلهم وليمكنن لهم دينهم الذي ارتضى لهم وليبدلنهم من بعد خوفهم أمنا يعبدونني لا يشركون بي شيئا وَمَنْ كَفَرَ بَعْدَ ذَلِكَ فَأُولَئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজৰ যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে তেওঁ নিশ্চয় তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্ববৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দিনক প্ৰতিষ্ঠিত কৰিব যিটো ধৰ্মক তেওঁলোকৰ বাবে তেওঁ পচন্দ কৰিছে আৰু তেওঁলোকৰ ভয় ভীতি শান্তি তথা নিৰাপত্তাত পৰিৱৰ্তন কৰি দিব তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব কিন্তু ইয়াৰ পিছতো যিসকলে কুফুৰি কৰিব সিহঁতেই হৈছে ফাছিক
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا الرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
তোমালোকে যথাযথভাৱে চালাত কায়েম কৰা জাকাত প্ৰদান কৰা আৰু ৰাসূলৰ আনুগত্য কৰা যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ'ব পাৰা
لا تحسبن الذين كفروا معجزين في الأرض ومأواهم النار ولبئس المصير
যিসকলে কুফুৰি কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে সিহঁতে পৃথিৱীত আমাক অপাৰক কৰিব পাৰিব সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল
يستأذنكم الذين ملكت أيمانكم والذين لم يبلغوا الحلم منكم ثلاث مرات والذين لم يبلغوا الحلم منكم ثلاث مرات من قبل صلاة الفجر وحين تضعون ثيابكم من الظهيرة ومن بعد صلاة العشاء ثلاث عورات لكم ليس عليكم ولا عليهم جناح بعدهن طوافون عليكم بعضكم على بعض كذلك يبين الله لكم الآيات والله عليم حكيم
হে মুমিনসকল, তোমালোকৰ অধীনস্থ ডাক ডাকীসকল আৰু তোমালোকৰ মাজৰ যিসকলে এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই, সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে। ফজৰৰ ছালাতৰ আগত, দুপৰীয়াৰ সময়ত যেতিয়া তোমালোকে বিশ্ৰামৰ বাবে সাজপাৰ খুলি থোৱা, আৰু ঈশা ছালাতৰ পিছত। এই তিনিটা সময় হৈছে তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে আন যিকোনো সময়ত বিনা অনুমতিত সিহঁতে প্ৰৱেশ কৰিলে তোমালোকৰ আৰু সিহঁতৰো কোনো দুখ নাই, কিয়নো তোমালোকে ইজনে সিজনৰ ওচৰলৈ অহা যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।
وَإِذَا بَلَغَ الْأَطْفَالُ مِنْكُمُ الْحُلُمَ فَلْيَسْتَأْذِنُوا كَمَا اسْتَأْذَنَ الَّذِينَ مِنْ قَبْلِهِمْ كَذَلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু তোমালোকৰ সন্তান সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হলে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে, যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ
প্ৰজ্ঞাময়। فليس عليهن جناح أن يضعن ثيابهن غير متبرجات بزينة وأن يستعففن خير لهن والله سميع عليم
বৃদ্ধা নাৰীসকল যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়, কিন্তু ইয়াৰ পৰা বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج ولا على أنفسكم أن تأكلوا من بيوتكم أو بيوت آبائكم أو بيوت أمهاتكم أو بيوت إخوانكم أو بيوت أخواتكم أو بيوت أعمامكم أو بيوت أعمامكم أو بيوت عماتكم أو بيوت أخوالكم أو بيوت خالاتكم أو ما ملكتم مفاتحه أو صديقكم ليس عليكم جناح أن تأكلوا جميعا أو أشتاتا فَإِذَا دَخَلْتُمْ بُيُوتًا فَسَلِّمُوا عَلَىٰ أَنفُسِكُمْ تَحِيَّةً مِّنْ عِندِ اللَّهِ مُبَارَكَةً طَيِّبَةً كَذَلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَعْقِلُونَ
অন্ধৰ বাবে কোনো দুখ নাই, খঞ্জৰ বাবেও কোনো দুখ নাই, ৰোগীয়াৰ বাবেও কোনো দুখ নাই আৰু তোমালোকৰ বাবেও কোনো দুখ নাই খোৱা বোৱা কৰাত, নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত ভাতৃসকলৰ ঘৰত, বাই ভনীসকলৰ ঘৰত, দদাই বৰকাইসকলৰ ঘৰত, পেহী জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী জেঠাইসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবিকাঠিৰ মালিক তোমালোক নিজেই, নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত, তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা, তাতো কোনো তোমালোকৰ অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি চালাম কৰিবা অভিবাদন হিচাপে, যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পবিত্ৰ। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে, যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।
إنما المؤمنون الذين آمنوا بالله ورسوله وإذا كانوا معه على أمر جامع لم يذهبوا حتى يستأذنوه إن الذين يستأذنونك أولئك الذين يؤمنون بالله ورسوله فإذا استأذنوك لبعض شأنهم فأذن لمن شئت منهم واستغفر لهم الله إن الله غفور رحيم.
প্রকৃত মুমিন হইছে সেই সকল যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাসূলৰ লগত কোনো সামাজিক কামত একত্ৰিত হলে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়। নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে, তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ইমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰিলে, তেওঁলোকৰ মাজৰ পৰা যাক ইচ্ছা কৰা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
লা তাজআলু দুআ আর-রাসূলি বাইনাকুম কাদুআই বা'দিকুম বা'দা قد يعلم الله الذين يتسللون منكم لواذا فليحذر الذين يخالفون عن أمره أن تصيبهم فتنة أو يصيبهم عذاب أليم.
তোমালোকে রাসূলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা। তোমালোকৰ মাজৰ যিসকলে পুলুকা মাৰি মনে মনে গুচি যায়, আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে, সিহঁতে সতৰ্ক হোৱা উচিত যে সিহঁতে ফিতনাত পতিত হ'ব, নাইবা যন্ত্ৰণা দিয়া শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব।
لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ قَدْ يَعْلَمُ مَا أَنْتُمْ عَلَيْهِ وَيَوْمَ يُرْجَعُونَ إِلَيْهِ فَيُنَبِّئُهُم بِمَا عَمِلُوا وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ.
জানিতোৱা আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। তোমালোকে যি কৰ্মত লিপ্ত আছা সেয়াও তেওঁ জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ উভতাই নিয়া হ'ব, সেইদিনা তেওঁ সিহঁতক জনাই দিব যে সিহঁতে কি কি কৰিছিল, আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।